নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ 93টা সমষ্টিত 64.57% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 93টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত 81.71%, বিহাৰত 58.18%, ছত্তিশগড়ত 71%, দাদৰ নগৰ হাৱেলী আৰু দমন দিউত 69.87%, গুজৰাটত 59.59%, কৰ্ণাটকত 70.41%, গোৱাত 75.2%, মধ্যপ্ৰদেশত 66.03%, মহাৰাট্টত 61.44%, উত্তৰ প্ৰদেশত 57.34% আৰু পশ্চিমবংগত 76.52% ভোটদান হয়। তৃতীয় পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাট্টৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা, মধ্যপ্ৰদেশৰ 9টা, ছত্তিশগড়ৰ 7টা, বিহাৰৰ 5টা, অসমৰ 4টা, পশ্চিমবংগৰ 4টা, গোৱাৰ 2টা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদৰ নগৰ হাৱেলী আৰু দমন দিউৰ 1টাকৈ সমষ্টি সামৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 283টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰিল। তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য, বাওপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকা ছত্তিশগড়, মহাৰাট্ট আৰু মধ্যপ্ৰদেশতো ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন হয়। তৃতীয় পৰ্যায়ত মুঠ 1331গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, মনসুখ মাণ্ডাভিয়া, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰহ্লাদ যোশী, শিৱৰাজ সিং চৌহান, বাসৱৰাজ বুম্বাই, কংগ্ৰেছ নেতা দিগ্বিজয় সিং আৰু অধীৰ ৰঞ্জন চৌধুৰী, সমাজবাদী পাৰ্টীৰ ডিম্পল যাদৱ, এন চি পি শৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া চোলে অন্যতম। ৰাজ্যৰ 4টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত 81.71% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে ভোটগ্ৰহণ হোৱাৰ পিছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰংৰুমত ৰখা হৈছে। ষ্ট্ৰংৰুমসমূহত 3-তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 6গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 47গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে কালি বৰপেটা সমষ্টিত 82.03, ধুবুৰীত 83.80, গুৱাহাটীত 75.67 আৰু কোকৰাঝাৰ সমষ্টিত 80.44% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ হেমুল্লাবাৰত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁৰ ৱাৰেংগল লোকসভা সমষ্টিৰ এখন জনসভাত দলীয় প্ৰাৰ্থী আৰুৰি ৰমেশৰ সমৰ্থনত ভাষণ দিয়ে। তেওঁ কয় যে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ বিপৰীতে কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক শাসনৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক বিকাশৰ লক্ষ্যৰে ভোটদান কৰিবলৈ আহান জনায়। ইয়াৰ পাছতেই শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি গৃহৰাজ্য হিমাচল প্ৰদেশত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীনাড্ডাই মাণ্ডি জিলাৰ ডিআৰজি চেগলি গাঁও পঞ্চায়তৰ কোটবাগিত এখন ৰাজহুৱা সভাত অংশ লয়। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ ৰাজহুৱা প্ৰচাৰৰ শুভাৰম্ভ কৰে। বিৰোধী কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত এটা সমাৱেশত অংশগ্ৰহণ কৰে। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত তেওঁ ন্যায় আৰু সুশাসনৰ বাবে কংগ্ৰেছ দলক জয়ী কৰাবলৈ আহান জনায়। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা আজি তৃতীয় দিনৰ বাবেও বন্ধ হৈ আছে। জলপৃষ্ঠ বৃদ্ধি পোৱাত ফেৰীঘাটৰ ৰেম্প বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত ফেৰী চলাচল বন্ধ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ফেৰী সেৱা বন্ধ হৈ থাকিব। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 164সংখ্যক জয়ন্তী উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।